বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অংকুৰ জ্যোতি শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দেশৰ যুৱ সমাজ মাদক দ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হলেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি চলিত বৰ্ষত নতুন দিল্লীত হ'বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনৰ প্ৰতীকচিহ্ন, বিষয়বস্তু আৰু ৱেবছাইট মুকলি কৰে। 79 বছৰ বয়সত দেহাৱসান ঘটা বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকালৈ অসম চৰকাৰে মৰণোত্তৰভাৱে শিল্পী বঁটা প্ৰদান কৰিব বুলি মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সকলো স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পৰ্টছ সম্পৰ্কীয় সমিতি গঠন কৰিবলৈ পৰামৰ্শ দিছে। আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। দেশৰ যুৱ সমাজ মাদক দ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হলেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিশ্ববিদ্যালয়সমূহৰ মাদক দ্ৰব্য মুক্ত শিবিৰ কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত উপৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ এই কাৰ্যসূচীক চৰকাৰৰ নিচামুক্ত ভাৰত অভিযানৰ সৈতে অনুৰূপ বুলি উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে মাদক দ্ৰব্যৰ অপব্যৱহাৰ হৈছে এটা সামাজিক প্ৰত্যাহ্বান আৰু ই জনস্বাস্থ্যৰ প্ৰতি উদ্বেগজনক তথা দেশৰ জনসংখ্যাৰ বিভাজনৰ প্ৰতি ভাবুকিস্বৰূপ। মাদক দ্ৰব্যৰ পৰা সকলোৱে নিজকে আঁতৰাই ৰখাটো অতি প্ৰয়োজন বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে মাদক দ্ৰব্য ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মাদক দ্ৰব্যই মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষতি কৰে বুলিও শ্ৰীৰাধাকৃষ্ণনে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি চলিত বৰ্ষত নতুন দিল্লীত হ'বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনৰ প্ৰতীকচিহ্ন, বিষয়বস্তু আৰু ৱেবছাইট মুকলি কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত ডঃ জয়শংকৰে কয় যে এই শীৰ্ষ সন্মিলনত ভাৰতে গোলকীয় কল্যাণৰ মহান উদ্দেশ্যৰে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সম্ভাৱনীয়তাক একত্ৰিত কৰাৰ প্ৰয়াস কৰিব। তেওঁ কয় যে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে চলিত বৰ্ষত 20 বছৰ সম্পূৰ্ণ কৰিব আৰু এই সুদীৰ্ঘ পৰিক্ৰমাত ব্ৰিকছে উন্নয়নমূলক অৰ্থনীতি আৰু বিকশিত বজাৰৰ মাজত সহযোগিতা অনাৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে গঢ়ি উঠিছে। ডঃ জয়শংকৰে লগতে উল্লেখ কৰে যে এই সময়ছোৱাত ব্ৰিকছে ইয়াৰ কাৰ্যসূচী আৰু সদস্য পদৰ সম্প্ৰসাৰণ কৰিছে। এই মঞ্চই জনসাধাৰণ কেন্দ্ৰিক বিকাশ, আলোচনা আৰু ব্যৱহাৰিক সহযোগিতাৰ প্ৰসাৰত গুৰুত্ব দিয়াৰ লগতে পৰিৱৰ্তিত গোলকীয় বাস্তৱিকতাৰ প্ৰতি সঁহাৰি জনায় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ বিয়োগত অসমবাসীৰ মাজত শোকৰ ছাঁ পৰিছে। 79 বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ মৃত্যুত বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ নশ্বৰ দেহ সম্প্ৰতি গুৱাহাটীৰ নিজৰ পাৰৰ নিজা বাসগৃহত ৰখা হৈছে আৰু গুণমুগ্ধসকলে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। শিল্পীগৰাকীৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটীৰ চৌহদলৈ অনা হ'ব। সংগীত শিল্পীগৰাকীৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। শিল্পীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই গভীৰ শোক প্ৰকাশ কৰিছে। মন্ত্ৰী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত সমৰ হাজৰিকাক ৰাজ্য চৰকাৰে মৰণোত্তৰভাৱে শিল্পী বঁটা প্ৰদান কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
প্ৰখ্যাত শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাদেৱে আজি পুৱাৰ ভাগত ইহ সংসাৰ এৰি পৰলোকলৈ গতি কৰিছে। যি বাৰ্তাই আজিৰ এই উৰুকাৰ ভোগালীৰ প্ৰাক মুহূৰ্তত সকলোৰে মন ব্যথিত কৰি তুলিছে, আমিও শোকবিবল হৈ পৰিছো। অসম চৰকাৰৰ হৈ তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছো, পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো আৰু তেখেতৰ শেষ যি যাত্ৰা, তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ সৰ্বোচ্চ ৰাজ্যিক মৰ্যাদাৰে বিদায় সন্মান স্বীকৃত সম্পন্ন কৰাৰ কথা ইতিমধ্যে তেখেতে অৱগত কৰিছে আৰু এইখিনিতে মই জনাবলৈ পাই সুখো অনুভৱ কৰিছোঁ, দুখো অনুভৱ কৰিছোঁ। যদি সমৰদা থাকিলেহেঁতেন হয়তো সেই বাৰ্তা শুনি তেখেতে খুব ভাল পালেহেঁতেন, কাৰণ এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা যি শিল্পী বঁটা, এই শিল্পী বঁটা তেখেতলৈ আগবঢ়োৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আজি 6টামান দিনৰ আগত। তথাপিও আমি মৰণোত্তৰভাৱে আমি তেখেতলৈ এই সন্মান প্ৰদান কৰিম।
উল্লেখযোগ্য যে ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজৰিকাই অসমীয়া লোকজীৱনৰ সুখ দুখ আশা আকাংক্ষাক সুৰৰ মাধুৰ্যৰে জনসাধাৰণৰ হৃদয়লৈ লৈ গৈছিল। লোকসংগীত, আধুনিক গীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ হাজৰিকাৰ সৃষ্টিসমূহ হৈছে অসমীয়া সংগীত ভাণ্ডাৰৰ অমূল্য সম্পদ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টি স্পেশালিটি যুটীয়া স্বাস্থ্যসেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে নৌসেনাই আয়োজন কৰা এই বৃহৎ পৰিসৰৰ স্বাস্থ্য শিবিৰে ভিতৰুৱা অঞ্চলৰ নাগৰিকক গুণগত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। তেওঁ কয় যে স্বাস্থ্য পৰীক্ষা, যিকোনো ৰোগৰ আগতীয়া চিনাক্তকৰণ, সময়মতে চিকিৎসা পৰামৰ্শ আৰু ঔষধৰ বিনামূলীয়া বিতৰণে দ্বীপটোত বাস কৰা সমুদায়সমূহৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতি শৰ্মাৰ পৰা।
আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থা ইৰেনাৰ 16 সংখ্যক অধিৱেশনৰ কালি সামৰণি পৰে। তিনিদিনীয়া আলোচনাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 15 মন্ত্ৰী, জ্যেষ্ঠ বিষয়াসকল, ব্যৱসায়ী আৰু অংশীদাৰসকলেও অংশগ্ৰহণ কৰে। অধিৱেশন উদ্বোধন কৰি ইৰেনাৰ সঞ্চালক প্ৰধান ফ্ৰান্সিস্কো লা কেমেৰাই অৰ্থনৈতিক বৃদ্ধি, নিৰাপত্তা আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে দেশসমূহক নবীকৰণযোগ্য শক্তি কৌশল শক্তিশালী কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভৱিষ্যতৰ অৰ্থনৈতিক শক্তি সম্ভৱপৰ নিম্নতম খৰচত পৰিষ্কাৰ, নিৰাপদ আৰু সুলভ শক্তি প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যিবোৰ দেশে আগতীয়াকৈ এই দিশত আগবাঢ়িব সেইবোৰ দেশে উৎপাদনশীলতাৰ স্থায়ী সুবিধা লাভ কৰিব। ভাৰতৰ হৈ কেন্দ্ৰৰ নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অধিৱেশনত অংশগ্ৰহণ কৰি কৃষি আৰু খাদ্য ব্যৱস্থাত নবীকৰণযোগ্য শক্তিক একত্ৰিত কৰাৰ বাবে দেশৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গান্ধীনগৰত মানসা পৌৰ নিগমৰ বাবে 260 কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত মানসাৰ আৰ্টছ এণ্ড কমাৰ্চ কলেজৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন, পথ সংযোগ প্ৰকল্প, স্বাস্থ্য, পানী যোগান প্ৰকল্প আছে। হিমাচল প্ৰদেশৰ চোলান জিলাত কালি সংঘটিত এটা বিধ্বংসী অগ্নিকাণ্ডত 4 শ্ৰমিকে প্ৰাণ হেৰুৱায় আৰু 5 সন্ধানহীন হয়। জিলাখনৰ আৰ্কিত থকা পুৰণি বাছষ্টেণ্ডৰ সমীপত দুৰ্ঘটনাটো ঘটে। জিলা প্ৰশাসন আৰু কেইবাটাও দলে উদ্ধাৰ আৰু সাহায্য অভিযানত অংশগ্ৰহণ কৰিছে। ভুক্তভোগী লোকসকল নেপালৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে। বাংলাদেশৰ ফেনী জিলাৰ দগনভূঞা উপজিলাত দেওবাৰে নিশা এজন 28 হিন্দু অটোৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা কৰা হয় আৰু হত্যাকাণ্ডত জড়িত দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা তেওঁৰ বাহনখনৰ সৈতে পলায়ন কৰে। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে দগনভূঞা উপজিলা স্বাস্থ্য চৌহদৰ সমীপত তেওঁক দেশীয় নিৰ্মিত অস্ত্ৰ ব্যৱহাৰ কৰি ছুৰিকাঘাত কৰা হয়। স্থানীয় ৰাইজে কালি পুৱতি নিশা 2 বজাত তেওঁৰ মৃতদেহ দক্ষিণ কৰিমপুৰৰ মুহুৰিবাৰীৰ সমীপত উদ্ধাৰ কৰে আৰু আৰক্ষীক খবৰ দিয়ে। কেন্দ্ৰীয় চৰকাৰে সকলো স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যনক নিজৰ নিজৰ সংস্থাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পৰ্টছ সম্পৰ্কীয় উৎসৰ্গিত সমিতি গঠন কৰিবলৈ পৰামৰ্শ দিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে কয় যে এই সমিতিসমূহৰ গঠনে দেশৰ বিশ্বব্যাপী ক্ৰীড়া সংযোগ আৰু ক্ৰীড়া কূটনীতি শক্তিশালী কৰিব আৰু একে সময়তে আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সংগতি ৰাখি ক্ৰীড়া থলুৱা সামৰ্থক উৎসাহ যোগাব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা পি ভি সিন্ধুৱে এই প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব। প্ৰতিযোগিতাত মহিলাৰ ছিংগলছত মালবিকা বাঞ্চুৰ আৰু তানভি শৰ্মাই ভাৰতক প্ৰতিনিধিত্ব কৰিব। মহিলাৰ ডাবলছত ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচান্দে ভাৰতক প্ৰতিনিধিত্ব কৰিব। পুৰুষৰ ছিংগলছৰ অপেনিং ৰাউণ্ডত লক্ষ্য সেন আৰু আয়ুষ চেটি মুখামুখি হ'ব। একেদৰে পুৰুষৰ ডাবলছত বিশ্বৰ তৃতীয় স্থানৰ জ্যোতি সাত্বিক সাইৰাজ, ৰাণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে 2022 দৰে এইবাৰো প্ৰতিযোগিতাৰ খিতাপ দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। দেশৰ যুৱ সমাজ মাদকদ্ৰব্য মুক্ত, স্বাস্থ্যৱান আৰু নিৰ্দিষ্ট লক্ষ্য থকা হলেহে বিকশিত ভাৰতৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি চলিত বৰ্ষত নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনৰ প্ৰতীক চিহ্ন, বিষয়বস্তু আৰু ৱেবছাইট মুকলি কৰে। 79 বছৰ বয়সত দেহাৱসান ঘটা বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকালৈ অসম চৰকাৰে মৰণোত্তৰভাৱে শিল্পী বঁটা প্ৰদান কৰিব বুলি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সকলো স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যনক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পৰ্টছ সম্পৰ্কীয় সমিতি গঠন কৰিবলৈ পৰামৰ্শ দিছে আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত আজি ইণ্ডিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।